এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে। অসমৰ সংগীতাকাশৰ জ্যোতিষ্ক জুবিন গাৰ্গক অন্তিম দৰ্শনৰ বাবে সৰুসজাই ষ্টেডিয়ামত আজিও অভাৱনীয় জনসমাগম। ভূটান ৰাজপৰিয়ালৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তিৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন। জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, 72.61% ভোটদান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। কফিনত শুই থকা অসমৰ সংগীতাকাশৰ জ্যোতিষ্কক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ আজিও অগণন লোক সৰুসজাই ষ্টেডিয়ামত সমবেত হয়।
হঠাতেই হেৰাল কে নিলো মোৰ সুতানৰে জোনা, ঠাইতেই উচিনা তম খাই আগুচি দেহি মোক। হঠাতেই
ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱাৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্ৰদ্ধা নিবেদন কৰে। হিয়াৰামতো শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্ৰ গুণমুগ্ধই ভিৰ কৰে। আজি পুৱাৰে পৰা ষ্টেডিয়ামত শিল্পীগৰাকীৰ অন্তিমবাৰৰ বাবে দৰ্শন কৰিবলৈ বীৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। কাইলৈ যোৰাবাটৰ সমীপৰ কমাৰকুচিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰি কয় যে এই কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিধানসভাৰ বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীও শেষকৃত্য কাৰ্যসূচীত উপস্থিত থাকিব। সুকলমে এই কাৰ্য সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আমি যাতে বহুদিনলৈ মনত ৰাখিব পৰা ধৰণে আমি জুবিনক বিদায় দিম আৰু সেইকাৰণে মই ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু দুই এটা জেগাত মই দেখিছোঁ যে একাংশ লোকে যিকোনো প্ৰকাৰে গণ্ডগোল কৰিব বুলি আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম কালি গোটেই, কাৰণ জুবিনক আমি সন্মানেৰে সৈতে বিদায় দিব খুজিছোঁ, ইয়াত আমি বিশৃংখল সৃষ্টি কৰিব খোজা। গতিকে কালি আমি গোটেই অনুষ্ঠানটো সৰু সজাইৰ পৰা অন্তিম বিদায়লৈকে গোটেইটো আমি ভিডিঅ' কৰোঁ। আৰু কোনোবাই যদি পিছত আমি দেখোঁ যে ইচ্ছাকৃতভাৱে, আবেগত কৰা বেলেগ কথা, কিছুমানে ইচ্ছাকৃতভাৱেও খেলি মেলি কৰিব, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা লয়। গতিকে চৰকাৰে সকলো ফালৰ পৰা আমি জুবিনক সন্মান দিম আৰু জুবিনৰ অনুষ্ঠানটো যাতে আমি কোনেও ক'তো খেলি মেলি নকৰোঁ তাৰ বাবে চৰকাৰে দৃষ্টি ৰাখিব।
কাইলৈ সৰুসজাই ষ্টেডিয়ামৰ পৰা অন্ত্যেষ্টিক্ৰিয়াৰ স্থানলৈ শিল্পীগৰাকীৰ পাৰ্থিব শৰীৰ লৈ যোৱা সময়ৰ পৰা শেষকৃত্য সম্পন্ন হোৱালৈ ভিডিঅ'গ্ৰাফী কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কাইলৈ শেষকৃত্যত হ'বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 2 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ৰখা হ'ব আৰু আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব। জুবিন গাৰ্গৰ পৰিয়ালৰ সিদ্ধান্ত মৰ্মে শিল্পীগৰাকীৰ 13-দিনীয়া শ্ৰদ্ধানুষ্ঠান যোৰহাটত পালন কৰা হ'ব আৰু সেইদিনাই তেওঁৰ চিতাভস্ম যোৰহাটৰ ৰাইজক আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে শিল্পীগৰাকীৰ সন্মানাৰ্থে কাইলৈ অসমৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। কামৰূপ মহানগৰ জিলাৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব যদিও বাকী সকলো ঠাইতে কাৰ্যালয় খোলা ৰখা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
অহাকালি অসমৰ সকলো স্থানতে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব, চৰকাৰী কাৰ্যালয় আন স্থানবিলাকত খোলা থাকিব, কামৰূপ মহানগৰ জিলা চৰকাৰী কাৰ্যালয় বন্ধ থাকিব, যিহেতু কালি ট্ৰেফিকৰ সমস্যা থাকিব, আন ধৰণৰ সমস্যা থাকিব, আৰু কালি সকলোতে যিমান চৰকাৰী অনুষ্ঠান আছে কালি সকলোতে আমি জুবিনক স্মৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
পদসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য স্থান পৰিদৰ্শন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সেই স্থান পৰিদৰ্শনৰ পাছত শিল্পীগৰাকীৰ সমাধিস্থলী বিশ্বমানৰ আৰু সৰ্বোত্তম ৰূপত নিৰ্মাণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।
পৰিয়ালে যিধৰণে বিচাৰিছে সেইধৰণে সিদ্ধান্ত হৈছে। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কৈছে যে সমাধিস্থল দুঠাইত হ'ব, এঠাই ইয়াত হ'ব, এঠাই যোৰহাটত হ'ব। আৰু আমি বিচাৰিছোঁ যে দুয়োটা সমাধিস্থল সৰ্বোত্তম হ'ব লাগে, বিশ্বমানৰ হ'ব লাগে। পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে এই সমাধিস্থলত থিয় হৈয়ে জুবিন গাৰ্গৰ সৃষ্টিক যাতে উপলব্ধি কৰিব পাৰে তেনেধৰণে সৰ্বোত্তমভাৱে নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে।
অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ এটা সজাতি দলে আজি শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান পৰিদৰ্শন কৰে। তেওঁলোকে ৰাইজৰ সুবিধা হোৱাকৈ সেই স্থান উপযোগী কৰি তুলিবলৈ আহ্বান জনায়। ইপিনে আজিও জুবিন গাৰ্গক দেশ বিদেশৰ বিভিন্ন সন্মানীয় ব্যক্তিয়ে আহি সৰুসজাই ষ্টেডিয়ামত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকৰ বিশেষ প্ৰতিনিধিয়ে আজি শিল্পীগৰাকীক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এখন সংবাদমেলযোগে এই বিষয়ে নিশ্চিত কৰে। তেওঁ কয় যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগতে বাৰম্বাৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বাধ্য হৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ শেষকৃত্য সময় কিছু সালসলনি হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে পুৱা 7:30 বজাত এইমছৰ বিশেষজ্ঞ চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰিব। ইয়াৰ আনুমানিক ডেৰ ঘণ্টামানৰ পাছত শিল্পীগৰাকীক সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ'ব। ইয়াৰ পাছতে শেষকৃত্যৰ বাবে সমদল উলিওৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পন্নীৰ বিষয়ে কোনো তথ্যবিহীনভাৱে আপত্তিজনক মন্তব্য কৰি থকাসকলক আইনে সহজভাৱে নল'ব বুলিও সকীয়াই দিয়ে। তেওঁ আৰক্ষী আৰু আইনৰ ওপৰত আস্থা ৰাখি চলিবলৈ আহ্বান জনায়। তেওঁ লগতে সামাজিক মাধ্যমত ঘটনাটোৰ সন্দৰ্ভত বিভ্ৰান্তিকৰ তথ্য বিয়পাই থকাসকলক আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত বিবৃতি দিবলৈও পৰামৰ্শ দিয়ে। অসম আৰক্ষীৰ দল তদন্তৰ বাবে ছিংগাপুৰলৈ গৈ ঘটনাস্থলীৰ CCTV ফুটেজ সংগ্ৰহ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
BTC পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি 4:00 বজাত সামৰণি পৰিছে। আজি পুৱা 7:30 বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত 72.61% ভোটদান হোৱা বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি বাক্সা জিলাত বিয়লি 4:30 বজালৈকে সামগ্ৰিকভাৱে 71.24% ভোটদান হয়। জিলাখনৰ শালবাৰী সমষ্টিত 71.5% ভোটৰ অধিকাৰ সাব্যস্ত কৰা হৈছে। ওদালগুৰি জিলাত আবেলি 4:30 বজালৈ 68.32% ভোটদান হয়। এই সন্দৰ্ভত এয়া আমাৰ ওদালগুৰিৰ সংবাদদাতা নাৰায়ণ ডেকা।
ৰাজ্যবাসীৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ থকাৰ মাজতে আজি পুৱা 7:30 বজাৰ পৰা জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ 68গৰাকী প্ৰাৰ্থীৰ ভাগ্যৰ নিৰ্ণয়ৰ বাবে আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। জিলাখনৰ বহুসংখ্যক যুৱক যুৱতীয়ে প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে গুৱাহাটীলৈ যোৱাৰ ফলত ভোটগ্ৰহণ হাৰত কিছু প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 7,39,114গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা 3,65,493গৰাকী, মহিলা ভোটাৰৰ সংখ্যা 3,73,615গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 6গৰাকী। জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ 397টা ভোটগ্ৰহণ কেন্দ্ৰত 3,748গৰাকী প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলে ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত হৈছিল। আজি ভোটদানৰ জৰিয়তে জিলাখনৰ ভোটাৰ ৰাইজে 68গৰাকী প্ৰাৰ্থীৰ ভাগ্য বেলেট বাকচত আবদ্ধ কৰিলে। খৰিয়াবাৰী সমষ্টিত 6গৰাকী, ভেৰগাঁও সমষ্টিত 7গৰাকী, নোনাই চেৰফাং সমষ্টিত 6গৰাকী, খালিংগড় সমষ্টিত 7গৰাকী, মদৈবাৰী সমষ্টিত সৰ্বাধিক 10গৰাকী, হৰিসিঙা সমষ্টিত 5গৰাকী, ধনশিৰি সমষ্টিত 6গৰাকী, ভৈৰৱকুণ্ড সমষ্টিত 7গৰাকী, পাঁচতৈ চেৰফাং সমষ্টিত 6গৰাকী আৰু ৰৌতা সমষ্টিত 6গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বেলেট বাকচত আবদ্ধ হয়।
তামোলপুৰ জিলাত বিয়লি 4:30 বজালৈকে প্ৰায় 65%, চিৰাং জিলাত 70% আৰু কোকৰাঝাৰ জিলাৰ 12টা সমষ্টিত আবেলি 3:30 বজালৈকে 70.68% ভোটগ্ৰহণ হয়। পৰ্বতঝোৰা সমষ্টিত 75.43% আৰু জমদুৱাৰ সমষ্টিত 75.16% ভোটদান হয়। ভোটগ্ৰহণৰ সময়ছোৱাত কোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই। এইবাৰৰ নিৰ্বাচনত 316 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 26,58,153 গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে। উল্লেখযোগ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়োৱে গয়বাৰী আৰু দোতমা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। বি পি এফৰ মুৰববী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও আৰু চিৰাং দুৱাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অৰুণাচল প্ৰদেশৰ 240 মেগাৱাট শক্তিসম্পন্ন হেঅ জলবিদ্যুৎ প্ৰকল্প আৰু 183 মেগাৱাট শক্তিসম্পন্ন তাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত 3,700 কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূব বিদ্যুৎ শক্তি নিগম চমুকৈ নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ চিয়মি জিলাৰ চিয়মত নিৰ্মাণ কৰিবলগীয়া হেঅ জলবিদ্যুৎ প্ৰকল্পত 80 মেগাৱাটকৈ শক্তিৰ 3টা উৎপাদন গোট থাকিব। তাটো জলবিদ্যুৎ প্ৰকল্পত 3টাকৈ 62 মেগাৱাট শক্তি উৎপাদনক্ষম গোট থাকিব। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে 2047 চনৰ ভিতৰত ভাৰত এখন বিকশিত ৰাষ্ট্ৰত পৰিণত হোৱাৰ ক্ষেত্ৰত সকলো ৰাজ্যৰ অৰিহণা গুৰুত্বপূৰ্ণ হ'ব। শক্তিখণ্ডত 2030 চনৰ ভিতৰত ভাৰতে 500 গিগাৱাট শক্তি উৎপাদনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভূমিকা লেখত ল'বলগীয়া হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল জেনেৰেল কে টি পৰনায়ক, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইয়াৰ পাছতে তেওঁ ইটানগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰে। অৰুণাচল প্ৰদেশৰ পৰা প্ৰধানমন্ত্ৰী আজি ত্ৰিপুৰালৈ যায় আৰু ত্ৰিপুৰাত প্ৰসাদ আঁচনিৰ অধীনত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ চৌহদত নতুনকৈ গঢ়ি তোলা বুনিয়াদী সা সুবিধা আৰু সৌন্দৰ্যবৰ্ধন কাৰ্য মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে মন্দিৰৰ চৌহদত আয়োজন কৰা এখন প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জি এছ টিৰ পৰিৱৰ্তনক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয় যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ'বলগীয়া জি এছ টিৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা আধ্যাত্মিক ৰীতি নীতিৰে নৱৰাত্ৰি পূজা কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে আজি আৰম্ভ হোৱা নৱৰাত্ৰি উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰে। আজি প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত শক্তিৰূপিণী মা দুৰ্গাৰ পূজা কৰা হ'ব। আনহাতে মহাষষ্ঠীৰ সন্ধিয়া বেলবৰণ কৰাৰ পাছতে সপ্তমীত কালৰাত্ৰি, মহাষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিদাত্ৰী ৰূপত পূজা কৰাৰ পাছত দশমীত দেৱীক বিসৰ্জন দিয়া হ'ব। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী চাব পাৰে। কেন্দ্ৰ চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ 100জন যক্ষ্মা ৰোগীক নিক্ষয় মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অংশ হিচাপে 13টা স্থানত নিক্ষয় শিবিৰ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাতো আজি 4টা বিধানসভা সমষ্টিত নিক্ষয় টোপোলা বিতৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসমৰ সংগীত আকাশৰ জ্যোতিষ্ক জুবিন গাৰ্গক অন্তিম দৰ্শনৰ বাবে সৰুসজাই ষ্টেডিয়ামত আজিও অভাৱনীয় জনসমাগম। ভূটান ৰাজপৰিয়ালৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তিৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন। জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন, 72.61% ভোটদান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন। আমাৰ এতিয়াৰ বাতৰি ইমানেই।